আছে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে ইছলামাবাদে 1999 চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি স্বীকাৰ কৰিছে আৰু ৰাষ্ট্ৰীয় ৰাইফল সংঘই জাৰ্মানীৰ মিউনিকত হ'বলগীয়া ISSFৰ বিশ্বকাপৰ বাবে 23জনীয়া ৰাইফল আৰু পিষ্টল দল ঘোষণা কৰিছে। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্যায়ত 1 জুনত 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ 904গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া কলকাতাত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি ইশুকান মজুমদাৰ আৰু বিধানসভাৰ বিৰোধী পক্ষৰ নেতা শুভেন্দু অধিকাৰীয়ে কলকাতাত মোদীৰ এই প্ৰথমটো ৰোড শ্বত প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিয়ে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে উত্তৰ চৌবিশ পৰগণা জিলাৰ বাৰাছাত লোকসভা সমষ্টিৰ অধীনৰ অশোক নগৰত এখন নিৰ্বাচনী সভাত ভাগ লয়। পাছত তেওঁ বাৰুইপুৰত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। ঝাৰখণ্ডতো নিৰ্বাচনী প্ৰচাৰ তীৱত হৈ উঠিছে। বিজেপি, জে এম এম, কংগ্ৰেছ, আৰ জে ডি, এ জে এছ ইউ আৰু বাওঁ দলকে ধৰি বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ইখনৰ পিছত সিখনকৈ কেইবাটাও সমাৱেশ আৰু ৰোড শ্বত অংশ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি ডুমকা আৰু গোড্ডাত দলীয় প্ৰাৰ্থীৰ হকে নিৰ্বাচনী সভাত ভাষণ দিব আৰু ৰোড শ্বত অংশ ল'ব। একেদৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও আজি ডুমকাত নিৰ্বাচনী সভাক সম্বোধন কৰিব। ইপিনে জে এম এমৰ নেত্ৰী কল্পনা চোৰেনে কালি ছাহিবগঞ্জত এটা নিৰ্বাচনী সমাৱেশত ভাষণ দি তেওঁৰ স্বামী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ষড়যন্ত্ৰবাদী কাৰাগাৰলৈ প্ৰেৰণ কৰা বুলি মন্তব্য কৰে। আনহাতে ঝাৰখণ্ড কংগ্ৰেছৰ মুৰববী ৰাজেশ ঠাকুৰে বিধি বলবৎকাৰী সঞ্চালকালয়ে নিৰ্বাচন প্ৰভাৱিত কৰাৰ বাবে কাম কৰি থকা বুলি অভিযোগ তোলে। বিহাৰতো সপ্তম পৰ্যায়ৰ নিৰ্বাচনত প্ৰচাৰ তুংগত উঠিছে। এন ডি এ, মহামিত্ৰজোঁট আৰু অন্য ৰাজনৈতিক দলৰ নেতাসকলে ৰাজ্যখনত ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি পাটনা চাহিব আৰু আৰা সমষ্টিত 3খন নিৰ্বাচনী সভাত ভাগ লয়। ইপিনে জেডিইউৰ সভাপতি তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কালি নালন্দা সংসদীয় সমষ্টিত একাধিক নিৰ্বাচনী সভাক সম্বোধন কৰে। আনহাতে আৰ জে ডিৰ মুৰববী লালু প্ৰসাদ যাদৱে কালি পাটলিপুত্ৰ সংসদীয় সমষ্টিৰ বিভিন্ন অংশত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱেও কালি বক্সাৰ সংসদীয় সমষ্টিত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। তেওঁ লগতে সাসাৰাম, জেহানাবাদ আৰু পাটলিপুত্ৰ সমষ্টিত আৰ জে ডি আৰু কংগ্ৰেছৰ সমৰ্থনত প্ৰচাৰ চলায়। ৰেমা ঘূৰ্ণী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ভালেমান অঞ্চল প্ৰভাৱিত হৈছে। ধুমুহা বৰষুণ আৰু ভূমিস্খলনৰ ঘটনাত অসমত 4জন, মিজোৰামত 23জন আৰু মেঘালয়ত 1জন লোকে প্ৰাণ হেৰুৱাইছে। বৰষুণৰ বাবে ঠাই বিশেষে ভূমিস্খলন হোৱা বুলি জানিব পৰা গৈছে। অসমত কালি ধাৰাষাৰ ধুমুহা বৰষুণ আৰু ভূমিস্খলনৰ ফলত 4জন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি 12গৰাকী শিক্ষাৰ্থীসহ 17জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত 1জন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে কামৰূপ জিলাত 1জন আৰু কামৰূপ মহানগৰত আন 1জন লোকৰ ধুমুহাৰ ফলত মৃত্যু হয়। ইফালে গৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমিস্খলনৰ ফলত মৃত্যু হয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত এখন স্কুলীয়া বাছৰ ওপৰত গছ ভাগি পৰাৰ ফলত 12গৰাকী শিক্ষাৰ্থী আহত হয়। ইফালে মৰিগাঁও জিলাৰ ভিন ভিন ঘটনাত 5জন লোক আহত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ধুমুহা বৰষুণৰ ফলত একাধিক লোকৰ প্ৰাণনাশৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কালি মুখ্য সচিবক প্ৰভাৱিত পৰিয়ালসমূহক সাহায্য আৰু আহতসকলক সময়মতে চিকিৎসা প্ৰদানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কালি ধুমুহাৰ ফলত বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, কাৰ্বি আংলং, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ, দক্ষিণ শালমৰা আৰু পশ্চিম কাৰ্বি আংলং জিলা প্ৰভাৱিত হয়। ইফালে মিজোৰামত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনত কমেও 23জন লোকৰ মৃত্যু হৈছে। আইজলৰ দক্ষিণ দিশৰ সীমামূৰীয়া অঞ্চলৰ এটা শিলৰ কুঁৱেৰীৰ বাহিৰত হোৱা এই ভূমিস্খলনৰ ফলত সন্ধানহীন হৈ থকা 9জন লোকক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। জানিব পৰা মতে কালি পুৱা এই ঘটনাটো সংঘটিত হয়। আনহাতে হুন্থাৰ এলেকাৰ 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলত আইজলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। মিজোৰামৰ সকলো শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয় কালি প্ৰতিকূল বতৰৰ বাবে বন্ধ ৰখা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে মিজোৰামত হোৱা এই ভূমিস্খলনত 23 জন লোকে প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। একেদৰে মেঘালয়ৰ পূব জয়ন্তীয়া পাৰ্বত্য জিলাত কালি এখন দেৱাল খহি পৰাৰ ফলত এজন লোকে প্ৰাণ হেৰুৱায়। জিলাখনৰ ভূমিস্খলনৰ ঘটনাত অন্য 4 জন লোক আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নাগালেণ্ডত ৰেমন ঘূৰ্ণিবতাহ আৰু বৰষুণৰ বাবে বিভিন্ন ঠাই ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি মকচুঙৰ সমীপত চুচুইমলাং গাঁৱত 9টা পৰিয়াল আৰু নক্সেন মহকুমাত 37টা পৰিয়াল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰি জুনহেবতো জিলাত এটা ঘৰ সম্পূৰ্ণৰূপে ধবংস হৈছে। মণিপুৰতো ধাৰাষাৰ বৰষুণৰ ফলত ভালেমান অংশ ক্ষতিগ্ৰস্ত হৈছে আৰু ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ভালেমান নৈ বিপদসীমাৰ ওপৰেদি বৈ আছে। ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ ভালেমান অংশ যোগাযোগ ব্যাহত হৈছে। ইম্ফল জিৰিবাম পথত ইৰাং নৈৰ ওপৰত ননে জিলাত নিৰ্মাণ কৰা বেইলি দলংখন খহি পৰিছে। ৰেমৰ ঘূৰ্ণিবতাহ দুৰ্বল হৈ পৰিছে আৰু গভীৰ নিম্নচাপলৈ ৰূপান্তৰিত হৈছে। বতাহজাক ক্ৰমান্বয়ে অধিক দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বতাহজাকৰ প্ৰভাৱত পৰৱৰ্তী 5 দিনত উত্তৰবংগৰ জলপাইগুৰি কালিম্পং আৰু আলিপুৰ দুৱাৰ জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে ইছলামাবাদে 1999 চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি স্বীকাৰ কৰিছে। পাকিস্তান মুছলিম লীগ PMLN-ৰ সাধাৰণ পৰিষদৰ বৈঠকত কালি তেওঁ এই কথা সদৰি কৰে। বৈঠকত শ্ৰীশ্বৰীফে কয় যে তেওঁ 1998 চনৰ 28 মে'ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। ইয়াৰ পাছতে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী লাহোৰ ভ্ৰমণ কৰিছিল আৰু 1999 চনৰ 21 ফেব্ৰুৱাৰীত লাহোৰ ঘোষণাত স্বাক্ষৰ কৰিছিল। ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি আৰু সুস্থিৰতাৰ প্ৰসাৰেই এই চুক্তিৰ মূল উদ্দেশ্য। শ্ৰীশ্বৰীফে কয় যে এই চুক্তি স্বাক্ষৰ হোৱাৰ ঠিক পাছতে পাকিস্তানী সৈন্যই জম্মু কাশ্মীৰত অনুপ্ৰৱেশ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে কাৰ্গিল যুদ্ধৰ সূত্ৰপাত হৈছিল। সাধাৰণ পৰিষদৰ বৈঠকত শ্ৰীশ্বৰীফক বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ PMLN-ৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। ভাৰতৰ সত্যদীপ গুপ্তাই একেটা আৰোহণ বৰ্ষত মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট লহুটছেট দুবাৰকৈ আৰোহণ কৰি নতুন ইতিহাস ৰচনা কৰিছে। সত্যদীপ এনে কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী পৰ্বতাৰোহী ৰূপে পৰিগণিত হৈছে। সত্যদীপে মাউণ্ট এভাৰেষ্টৰ পৰা মাউণ্ট লহুটছেটলৈকে 11 ঘণ্টা আৰু 15 মিনিটত যাত্ৰা কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে অন্য এটা কৃতিত্ব অৰ্জন কৰিছে। ৰাষ্ট্ৰীয় ৰাইফল সংঘই জাৰ্মানীৰ মিউনিখত হ'বলগীয়া ISSFৰ বিশ্বকাপৰ বাবে 23 জনীয়া ৰাইফল আৰু পিষ্টল দল ঘোষণা কৰিছে। সৰবজিৎ সিং, মনু ভাকাৰ, ৰিদম শাৱান, ঈশা সিং, ৰুদ্ৰাজ পাটিল, আনিষ আৰু মেহুলী ঘোষৰ দৰে দেশৰ আগশাৰীৰ খেলুৱৈসকলক দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতে এই প্ৰতিযোগিতাৰ 10টা অলিম্পিক শিতানৰ আটাইকেইটাতে অংশগ্ৰহণ কৰিব। দলৰ অন্তৰ্ভুক্ত অন্য খেলুৱৈসকলৰ ভিতৰত ঐশ্বৰ্য প্ৰতাপ সিং টোমৰ, সপ্তনীল কুশালে, অখিল শৰণ, শিৱ কৌৰ শৰ্মা, অঞ্জুম মদগিল, বিজয় বীৰ সিদ্ধু আৰু ভাৱেশ শেখাৱত আছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ 7ম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। ৰেমল ঘূৰ্ণিবতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ধুমুহা বৰষুণ আৰু ভূমিস্খলনৰ ঘটনাত অসমত 4 জন, মিজোৰামত 23 জন আৰু মেঘালয়ত 1 জন লোকে প্ৰাণ হেৰুৱাইছে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে ইছলামাবাদে 1999 চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি স্বীকাৰ কৰিছে আৰু ৰাষ্ট্ৰীয় ৰাইফল সংঘই জাৰ্মানীৰ মিউনিখত হ'বলগীয়া ISSFৰ বিশ্বকাপৰ বাবে 23 জনীয়া ৰাইফল আৰু পিষ্টল দল ঘোষণা কৰিছে।